নহেমিয়া তেৰ অধ্যায়। জিহুদীসকলৰ নানা দুখ সংশোধন। সেইদিনা লোকসকলে শুনিব পৰাকৈ মুচিৰ বিধান পুস্তক পাঠ কৰা হৈছিল। বিধান পুস্তকত লিখা অনুসাৰে গম পোৱা গ'ল যে অমুনীয়া বা মোৱাবিয়াসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব। এইদৰে কথা হৈছিল কাৰণ তেওঁলোক ইজৰাইলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানীলৈ অহা নাছিল, বৰঞ্চ ইজৰাইলক হাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই হাওক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিলে। তেওঁলোকে এই বিধান শুনাৰ লগে লগে প্ৰত্যেক বিদেশী লোকসকলক ইজৰাইলৰ পৰা পৃথক কৰিলে। এই ঘটনাৰ আগেৰে আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ ওপৰত পুৰোহিত ইলিয়াশিবক নিযুক্ত কৰিছিল। তেওঁ টুবিয়াৰ সম্পৰ্কীয় লোক আছিল। পুৰোহিত ইলিয়াশিবে টুবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্ৰস্তুত কৰিলে, যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য ধূপ ধূনা বস্তুবোৰ শস্যৰ দশমভাগ নতুন দ্ৰাক্ষাৰস আৰু তেল লেবিয়াসকলৰ নামেৰে আৰু পুৰোহিতসকলৰ বৰঙণিৰ বাবে ৰখা হৈছিল। কিন্তু এই সকলো ঘটনাৰ সময়ত মই জেৰুচালেমত নাছিলোঁ, কাৰণ বাবিলৰ ৰজা অটক্ষতৰ ৰাজত্বৰ 32 বছৰত মই ৰজাৰ ওচৰলৈ গৈছিলোঁ। কিছুদিনৰ পাছত মই ৰজাৰ পৰা ছুটীৰ বাবে অনুমতি ললোঁ। মই জেৰুচালেমলৈ ঘূৰি আহিলোঁ। ইলিয়াশিবে ঈশ্বৰৰ গৃহৰ চোতালত টুবিয়াক ভঁৰাল দি কৰা কুকৰ্ম মই বুজি পালোঁ। মই অতিশয় ক্ৰোধিৰ হৈছিলোঁ আৰু ভঁৰালৰ পৰা টুবিয়াৰ ঘৰৰ সকলো বস্তু দলিয়াই পেলালোঁ। মই ভঁৰালবোৰ শুচি কৰিবলৈ আদেশ দিলোঁ আৰু সেই ঠাইলৈ ঈশ্বৰৰ গৃহৰ বস্তুবোৰ, শস্য নৈবেদ্য বস্তুবোৰ আৰু ধূপ ধূনা পুনৰ আনি থলোঁ। মই জানিবলৈ পালোঁ যে লেবিয়াসকলৰ বাবে নিযুক্ত কৰা অংশ তেওঁলোকক ভগাই দিয়া নাছিল, সেয়ে তেওঁলোকে মন্দিৰ ত্যাগ কৰি প্ৰতিজনে নিজৰ নিজৰ পথাৰলৈ যাবলৈ খৰধৰ কৰিলে। কাম কৰা গায়কসকলেও সেইদৰে কৰিলে। তেতিয়া মই কৰ্মচাৰীসকলৰ সৈতে বিবাদ কৰি ক'লোঁ, ঈশ্বৰৰ গৃহ কিয় অৱহেলা কৰা হৈছে? পাছত মই তেওঁলোকক গোটাই আনি প্ৰতিজনক নিজ নিজ পদত স্থাপন কৰিলোঁ। তেতিয়া সকলো যিহুদী লোকে শস্য নতুন দ্ৰাক্ষাৰসৰ আৰু তেলৰ দশমভাগ ভঁৰাললৈ আনিলে। মই চেলিমিয়া পুৰোহিত, চাদুক অধ্যাপক আৰু লেবিয়াসকলৰ পৰা পদায়াক ভঁৰাল ঘৰৰ কোষাধ্যক্ষ নিযুক্ত কৰিলোঁ। তেওঁলোকৰ পাছত মত্তনিয়া পুত্ৰ যক্কুৰ, যক্কুৰৰ পুত্ৰ হাননক কোষাধ্যক্ষ পাতিলোঁ, কাৰণ তেওঁলোক বিশ্বাসযোগ্য বুলি গণিত হৈছিল। তেওঁলোকৰ সহযোগীসকলৰ যোগান ধৰিবলৈ বস্তু ভগাই দিয়াই তেওঁলোকৰ কাম আছিল। হে মোৰ ঈশ্বৰ, এই বিষয়ে মোক সোঁৱৰণ কৰক আৰু মোৰ ঈশ্বৰ গৃহৰ অৰ্থে কৰা উত্তম কাৰ্যবোৰ মচি নেপেলাব। সেই দিনবোৰত মই যিহুদাৰ লোকসকলক বিশ্বাম্বাৰে দ্ৰাক্ষাগুটি পেৰা, শস্যৰ ডাঙৰি আনি গাধত বুজাই দিয়া আৰু বিশ্বাম্বাৰে দ্ৰাক্ষাৰস, দ্ৰাক্ষাগুটি আৰু ডিমৰু গুটি আদি সকলোবিধ বস্তুৰ গধুৰ বোজাও জেৰুচালেমলৈ অনা দেখিলোঁ। মই তেওঁলোকে সেইদিনা খোৱা বস্তু বিক্ৰী কৰাৰ কথাৰ বিৰোধিতা কৰিলোঁ। জেৰুচালেমত বাস কৰা টুৰৰ পৰা অহা লোকসকলে মাছ আৰু সকলোবিধৰ বস্তুবোৰ আনিছিল আৰু বিশ্বাম্বাৰে যিহুদা আৰু নগৰৰ লোকসকলক সেইবোৰ বিক্ৰী কৰিছিল। তেতিয়া মই যিহুদাৰ প্ৰধান লোকসকলৰ লগত বিবাদ কৰি তেওঁলোকক ক'লোঁ, আপোনালোকে যে বিশ্বাম্বাৰ অপবিত্ৰ কৰি এইবোৰ কি কুকৰ্ম কৰিছে? আপোনালোকৰ পিতৃসকলে এইদৰে কৰা নাছিলনে? আৰু আমাৰ ঈশ্বৰে জানো আমাৰ আৰু এই নগৰৰ ওপৰত এইবোৰ দুৰ্দশা ঘটোৱা নাছিলনে? তথাপিও আপোনালোকে বিশ্বাম্বাৰ অপবিত্ৰ কৰি ইজৰাইলৰ ওপৰলৈ গোধাগ্নি পুনৰ অধিককৈ আনিব খুজিছে। বিশ্বাম্বাৰৰ আগেৰেই আন্ধাৰ হোৱাৰ লগে লগে জেৰুচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্বাম্বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্বাম্বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এইকাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ। তাতে বণিকসকল আৰু সকলোবিধ বস্তু বিক্ৰী কৰাসকল এবাৰ দুৱাৰ জেৰুচালেমৰ বাহিৰত থাকিল। কিন্তু মই তেওঁলোকক সাৱধান কৰিলোঁ, আপোনালোকে কিয় দেৱালৰ বাহিৰত তম্বু তৰিছে? যদি আপোনালোকে এইদৰে পুনৰ কৰে, তেনেহ'লে মই আপোনালোকক শাস্তি দিম। সেই সময়ৰ পৰাই তেওঁলোক বিশ্বাম্বাৰে অহা নাছিল। তাৰ পাছত বিশ্বাম্বাৰৰ পবিত্ৰ কৰিবলৈ লেবিয়াসকল নিজকে নিজেই শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়টো মোক সোঁৱৰণ কৰক, মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক। সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে যিহুদী লোকসকলে অজদুদিয়া, অমুনিয়া আৰু মোৱাবিয়া মহিলাক বিয়া কৰিছিল। তেওঁলোকৰ আধা সংখ্যক সন্তানে অজদুদিয়া ভাষা কয়, কিন্তু তেওঁলোকে ইব্বি ভাষা ক'ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়। তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক হাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি ছিঙিলোঁ। মই তেওঁলোকক ঈশ্বৰৰ নামেৰে শপত দি ক'লোঁ, আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্ৰলৈ বিয়া নিদিব আৰু আপোনালোকৰ পুত্ৰলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব। ইজৰাইলৰ ৰজা চলোমনে এই মহিলাসকলৰ কাৰণেই জানো পাপ কৰা নাছিল। অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয় পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইজৰাইলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাইজাই তেওঁক পাপ কৰালে। তেনেহ'লে বিদেশী মহিলা বিয়া কৰাৰ দ্বাৰাই ঈশ্বৰৰ বিৰুদ্ধে অনুগত্যহীন কাৰ্য কৰি আৰু সকলো কু কাৰ্য কৰি আমি আপোনালোকৰ কথা শুনিমনে? ইলিয়াছিব প্ৰধান পুৰোহিতৰ পুত্ৰ জুয়াদা, জুয়াদাৰ এজন পুত্ৰ হুৰুনিয়া চনবল্লতৰ জোঁৱায়েক আছিল। সেইকাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আঁতৰ কৰিলোঁ। হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক, কাৰণ তেওঁলোকে পুৰোহিত পদৰ আৰু লেবিয়াসকলৰ নিয়ম কলুষিত কৰিলে। সেইকাৰণে মই সকলো বিদেশী বস্তুৰ পৰা তেওঁলোকক শুচি কৰিলোঁ আৰু প্ৰতিজনৰ কাৰ্য অনুসাৰে পুৰোহিত আৰু লেবিয়াসকলৰ দাৰিদ্ৰ সুদৃঢ় কৰিলোঁ। নিৰূপিত সময়ত খৰি আৰু ফলৰ আগভাগ দান দিলোঁ। হে মোৰ ঈশ্বৰ, মংগলৰ অৰ্থে মোক সোঁৱৰণ কৰক।